নমস্কাৰ। এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জিন্তিৰাণী ডেকাই। এতিয়া প্ৰধান বাতৰিসমূহত আছে, খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আজি 23,956গৰাকী উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক নিয়মীয়া পদৰ নিযুক্তি পত্ৰ প্ৰদান, ৰাষ্ট্ৰীয় পোষণ মাহৰ সৈতে সংগতি ৰাখি 30 ছেপ্টেম্বৰলৈ ৰাজ্যত ৰূপায়ণ হ'বলগীয়া পোষণ মাহৰ কাৰ্যসূচী আজি মৰিগাঁৱত মন্ত্ৰী অজন্তা নেওগৰ আনুষ্ঠানিকভাৱে মুকলি, বানত ক্ষতিগ্ৰস্ত 6 লাখ লোকক সাহায্য প্ৰদানৰ বাবে জিলা আয়ুক্ত আৰু অন্যান্য বিষয়াৰে মুখ্যমন্ত্ৰীৰ বৈঠক, চলিত বৰ্ষৰ আগষ্টত GST সংগ্ৰহৰ পৰিমাণ 10% বৃদ্ধি আৰু পেৰিছ পেৰা অলিম্পিকত ভাৰতৰ পদকৰ সংখ্যা 7লৈ বৃদ্ধি। আজি পঞ্চম দিনাও কেইবাটাও শিতানত যুঁজ অব্যাহত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত 23,956গৰাকী উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক নিয়মীয়া পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰিব। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে বিশেষ নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত যিকোনো ওজৰ আপত্তি দাখিলৰ বাবে আজিৰ পৰা অহা 8 ছেপ্টেম্বৰলৈকে সঞ্চালকালয়ৰ পৰ্টেল d.assam.gov.in মুকলি কৰিব বুলি ঘোষণা কৰিছে। সঞ্চালকালয়ে এটা নিৰ্দেশনাযোগে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ বিজ্ঞাপন অনুসৰি আবেদন কৰা ঠিকাভিত্তিক আৰু ষ্টেটপুল শিক্ষকসকলে পৰ্টেলৰ জৰিয়তে যিকোনো ওজৰ আপত্তি দাখিল কৰিব পাৰিব বুলি জানিবলৈ দিছে। তদুপৰি নথিপত্ৰ পৰীক্ষণ সম্পৰ্কীয় কাৰণত আবেদন স্থগিত ৰখা 836জন প্ৰাৰ্থীয়ে পৰ্টেলত থকা লিংকত ওজৰ আপত্তিৰ লগতে নথিপত্ৰ দাখিল কৰিব পাৰিব। চূড়ান্ত বাছনি তালিকাত স্থান লাভ কৰা শিক্ষকসকলৰ নিযুক্তিপত্ৰ জিলা আৰু বিদ্যালয়ৰ নামৰ ক্ষেত্ৰত কিবা অমিল ধৰা পৰিলে সেই অভিযোগো পৰ্টেলত সন্নিৱিষ্ট হৈ থকা লিংকৰ জৰিয়তে দাখিল কৰিব পাৰিব। প্ৰতিটো ওজৰ আপত্তিৰ বিপৰীতে সমৰ্থিত নথিপত্ৰ দাখিল কৰিব লাগিব। পৰ্টেলৰ জৰিয়তে দাখিল কৰা নথিপত্ৰসমূহ পৰীক্ষা কৰি যোগ্য প্ৰাৰ্থীসকলক নিযুক্তিপত্ৰ প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ 1 লাখ নিযুক্তিৰ লক্ষ্যৰ অংশ হিচাপে এই নিযুক্তি সমাৰোহৰ আয়োজন কৰা হৈছে। যোৱা 26 আগষ্ট পৰ্যন্ত ৰাজ্য চৰকাৰে 1,399গৰাকী লোকক বিভিন্ন ক্ষেত্ৰত নিযুক্তি দিছে। আজি 23,956গৰাকী শিক্ষকক স্থায়ী নিযুক্তি পত্ৰ প্ৰদান কৰাৰ লগে লগে সৰ্বমুঠ নিযুক্তিৰ সংখ্যা হ'ব 1,24,345গৰাকী। যোৱা 5 আগষ্টত সমগ্ৰ শিক্ষা বিভাগে ৰাজ্যৰ 35,000 ঠিকাভিত্তিক শিক্ষকক নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল। এই 35,000 শিক্ষকৰ ভিতৰত 23,956গৰাকীয়ে নিয়মীয়া নিযুক্তিৰ বাবে আবেদন দাখিল কৰে। বাকী থকা প্ৰায় 10,000 শিক্ষকে বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণৰ দাবীত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। গোচৰটোৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে আদালতৰ দ্বাৰস্থ হোৱা শিক্ষকসকলৰ পৰিৱৰ্তে নিয়মীয়া নিযুক্তিৰ বাবে আবেদন কৰা শিক্ষকসকলৰ নিযুক্তি প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পাছতে তাৎক্ষণিকভাৱে ৰাজ্য চৰকাৰে 23,956গৰাকী শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰে। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো মহিলা আৰু শিশু বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পোষণ মাহৰ লগত সংগতি ৰাখি কালিৰে পৰা ৰাজ্যিক পোষণ মাহ আৰম্ভ হৈছে। শিশু, কিশোৰ কিশোৰী, মাতৃ তথা গৰ্ভৱতী মহিলাৰ পুষ্টিহীনতা ৰোধৰ উদ্দেশ্যে এই মাহ পালনৰ ব্যৱস্থা কৰা হৈছে। এই উপলক্ষে ঠায়ে ঠায়ে এক পেৰ মা কে নাম শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰীয়ে মাতৃৰ নামত একোটাকৈ গছপুলি ৰোপণৰ বাবে জনোৱা আহান অনুসৰি এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আজি মৰিগাঁৱৰ তৰুণৰাম ফুকন খেলপথাৰত মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে ৰাজ্যিক পোষণ মাহৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। অনুষ্ঠানত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। উল্লেখযোগ্য যে কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে পৰহি গুজৰাটৰ গান্ধীনগৰত 7ম ৰাষ্ট্ৰীয় পোষণ মাহৰ ৰাষ্ট্ৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এইবাৰ এই কাৰ্যসূচীৰ অধীনত ৰক্তহীনতা দূৰীকৰণৰ বাবে ব্যাপক সজাগতা সৃষ্টিৰ লগতে পৰিপুষ্টি আৰু অধ্যয়ন, প্ৰযুক্তি নিৰ্ভৰ উদ্যমৰ সহায়ত তথা পৰিপূৰক আহাৰৰ দ্বাৰা দেশত পুষ্টিহীনতাৰ সমস্যা দূৰ কৰাৰ প্ৰয়াস কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাকেন্দ্ৰিক উন্নয়নত গুৰুত্ব আৰোপ কৰি এইবাৰৰ বাজেটত কন্যা, শিশু আৰু মহিলাসকলৰ কল্যাণৰ লক্ষ্যৰে 3,00,000 কোটি টকা আবণ্টন দিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰঞ্চী কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত আজি 2024-25 শিক্ষাবৰ্ষৰ স্নাতকোত্তৰ শ্ৰেণীৰ শিক্ষাৰম্ভ সমাৰোহ অনুষ্ঠিত হ'ব। 1948 চনত স্থাপিত এই ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনে নাকৰ এ ক্লাছ স্বীকৃতি লাভ কৰিছে। আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ এই প্ৰথমখন বিশ্ববিদ্যালয়ে ভাৰতৰ ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ তালিকাত 13 সংখ্যক স্থান, ভাৰতৰ সমগ্ৰ বিশ্ববিদ্যালয়ৰ তালিকাত 40 সংখ্যক স্থান লাভৰ লগতে IIT, IIMকে ধৰি দেশৰ আটাইকেইখন বিশ্ববিদ্যালয়ৰ ভিতৰত 57 সংখ্যক স্থান লাভ কৰিছে। বিশ্বৰ বিভিন্ন প্ৰান্তত এই বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী কৰ্মত নিয়োজিত হৈ থকাৰ বিপৰীতে জাপান আমেৰিকা যুক্তৰাষ্ট্ৰ থাইলেণ্ড আদিকে ধৰি বিভিন্ন বিদেশী ৰাষ্ট্ৰৰ শিক্ষাৰ্থীয়েও বিশ্ববিদ্যালয়খনত শিক্ষা গ্ৰহণ কৰি আহিছে। প্ৰায় 3 লাখ গ্ৰন্থৰে সমৃদ্ধ কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্যতম গুৰুত্বপূৰ্ণ সম্পদ হিচাপে বিবেচিত হৈছে। পূৰ্বোত্তৰ সীমান্ত চেতনা মঞ্চৰ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত অহা 14 ছেপ্টেম্বৰত সংগঠনটোৰ ধ্যেয় গীতৰ আধাৰত দলীয় নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাত 2টা শাখাত অনুষ্ঠিত হ'ব। ক শাখা 7-12 বছৰলৈ আৰু স শাখাত 12-25 বছৰ বয়সৰ প্ৰতিযোগীয়ে অংশ ল'ব পাৰিব। দলীয় প্ৰতিযোগীৰ সংখ্যা 5-10ৰ ভিতৰত হ'ব লাগিব। প্ৰতিটো দলে 5 ছেপ্টেম্বৰৰ ভিতৰত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। ইয়াৰ বাবে নিৰ্ধাৰিত আবেদন প্ৰপত্ৰ দলৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰি 5 ছেপ্টেম্বৰৰ ভিতৰত কাৰ্যালয়ত জমা দিব লাগিব। ক শাখাৰ প্ৰথম 3টা স্থানৰ প্ৰতিযোগীয়ে 15,000, 12,000 আৰু 10,000 টকাকৈ প্ৰাইজ মানি তথা স শাখাৰ 3গৰাকী বিজয়ী প্ৰতিযোগীয়ে ক্ৰমে 21, 18 আৰু 15,000 টকাৰ প্ৰাইজ মানি লাভ কৰিব। পুৰস্কাৰপ্ৰাপ্ত প্ৰতিযোগীসকলক প্ৰমাণপত্ৰ আৰু স্মৃতিফলক প্ৰদান কৰা হ'ব। অধিক তথ্যৰ বাবে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ গুৱাহাটী মহানগৰ সমিতিৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰী কাৰ্যসূচীৰে কাইলৈ ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ'ব। নতুন দিল্লীত শুকুৰবাৰে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণবীৰ জয়ছৱালে কয় যে ব্ৰুনেইৰ চুলতান হাজী হাছনল বলকিয়াৰ আমন্ত্ৰণ মৰ্মে প্ৰধানমন্ত্ৰী মোদী কাইলৈ ব্ৰুনেইৰ দাৰুচালামত উপস্থিত হ'ব। এয়া এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম দ্বিপাক্ষিক ব্ৰুনেই যাত্ৰা হ'ব বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত আৰু ব্ৰুনেইৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ 40 সংখ্যক বাৰ্ষিকীৰ সময়ত প্ৰধানমন্ত্ৰী মোদী দেশখনলৈ যাব। শ্ৰীজয়ছৱালে কয় যে শ্ৰীমোদী তেওঁৰ ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী লৰেন্স ৱাঙৰ নিমন্ত্ৰণ মৰ্মে বুধবাৰে ছিংগাপুৰত উপস্থিত হ'ব। ডিব্ৰুগড় জিলাত নিৰ্মাণ কাৰ্য চলি থকা ক্ষুদ্ৰ সচিবালয়ৰ কাম কাজ পূৰ্ণগতিত অব্যাহত আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা অনুসৰি ডিব্ৰুগড়ৰ জলসম্পদ বিভাগৰ অতিথিশালাক ক্ষুদ্ৰ সচিবালয় হিচাপে গঢ়ি তোলা হ'ব। অহা 5 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীয়ে এই সচিবালয় উদ্বোধন কৰিব। ইয়াৰ ফলত উজনি অসমৰ ৰাইজে দিছপুৰলৈ নহাকৈও বিভিন্ন বিষয় ডিব্ৰুগড়ৰ সচিবালয়ত নিষ্পত্তি কৰিব পাৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি জিলা আয়ুক্ত আৰু অন্যান্য বিভাগীয় বিষয়াসকলৰ সৈতে ৰাজ্যত বান ক্ষতিগ্ৰস্ত লোকসকলৰ সাহায্যাৰ্থে অনুষ্ঠিত এখন বৈঠকত সভাপতিত্ব কৰে। এই বৈঠকত বানত ক্ষতিগ্ৰস্ত প্ৰায় 6 লাখ লোকক সাহায্য প্ৰদানৰ বাবে 2টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। প্ৰথমে বানত ক্ষতিগ্ৰস্ত যিসকল লোকে নতুন নিৰ্দেশনা অনুযায়ী সাহায্য লাভৰ অন্তৰ্ভুক্ত হোৱা নাই তেনে লোকসকলক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা সাহায্য প্ৰদান কৰা হ'ব। দ্বিতীয়তে প্ৰথম পৰ্যায়ত অন্তৰ্ভুক্ত পূৰ্বতে ৰৈ যোৱা সকলোকে এইবাৰ সাহায্য প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে বান সাহায্য নীতিসমূহ মানৱীয়তাৰ দৃষ্টিভংগীৰে নিৰ্ধাৰণ কৰা হৈছে। প্ৰয়োজন হলে এই নীতি অধিক শিথিল কৰাৰ লগতে উদাৰতাৰ দৃষ্টিৰে চোৱা হ'ব যাতে বান ক্ষতিগ্ৰস্ত কোনো লোক সাহায্য লাভৰ পৰা বঞ্চিত নহয়। চলিত বৰ্ষৰ আগষ্টত সামগ্ৰী আৰু সেৱাকৰ অৰ্থাৎ জি এছ টি সংগ্ৰহৰ পৰিমাণ 10% বৃদ্ধিৰে 1,75,000 কোটি টকা হৈছে। যোৱা বছৰৰ এই একে সময়ছোৱাত এই পৰিমাণ আছিল 1,59,000 কোটি টকা। কেন্দ্ৰীয় চৰকাৰে 30,862 কোটি টকা জি এছ টি সংগ্ৰহ কৰাৰ বিপৰীতে ৰাজ্যসমূহে সংগ্ৰহ কৰা জি এছ টিৰ পৰিমাণ হৈছে 38,411 কোটি টকা। আমদানি আৰু আন্তঃৰাজ্যিক বিক্ৰীৰ ক্ষেত্ৰত সংহত জি এছ টিৰ সংগ্ৰহৰ পৰিমাণ 93,621 কোটি টকা হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। ঘৰুৱা লেনদেনৰ পৰা মুঠ জি এছ টি ৰাজহ 9.2% বৃদ্ধি হৈ 1,25,000 কোটি টকা হৈছে। সেইদৰে সামগ্ৰী আমদানিৰ পৰা সংগৃহীত ৰাজহ 12.1% বৃদ্ধি হৈ 49,976 কোটি টকা হৈছে। চলিত বৰ্ষৰ আগষ্ট মাহ পৰ্যন্ত মুঠ জি এছ টি ৰাজহ বিগত বৰ্ষৰ তুলনাত 10.2% বৃদ্ধিৰে 8,07,000 কোটি টকা হৈছে। ভাৰত আৰু বাংলাদেশৰ 6জন ছাত্ৰ নেতাৰ ভিছাত নিষেধাজ্ঞা আৰোপ কৰা সন্দৰ্ভত প্ৰচাৰিত বাতৰি ভুৱা বুলি চৰকাৰে প্ৰকাশ কৰিছে। বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰে জনোৱা মতে ভাৰতে এনে কোনো নিষেধাজ্ঞা আৰোপ কৰা নাই। একাংশ সংবাদ মাধ্যমত বাংলাদেশৰ 6জন ছাত্ৰ নেতাৰ ওপৰত এনে নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি বাতৰি সম্প্ৰচাৰিত হৈছিল। বিজেপিৰ সদস্য ভৰ্তি অভিযান আজিৰ পৰা আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলত তেওঁৰ সদস্য পদ নবীকৰণৰ বাবে আজি ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ পৰা প্ৰমাণ পত্ৰ গ্ৰহণেৰে এই অভিযানৰ শুভাৰম্ভ কৰিব। দলটোৱে ইতিমধ্যে সকলো সদস্যৰে সদস্য পদ বাতিল কৰিছে। সেয়েহে পুৰণি সকলো সদস্যই তেওঁলোকৰ সদস্য পদ নবীকৰণ কৰাব লাগিব। দলটোৰ সংবিধান অনুসৰি প্ৰতি পাঁচৰ পৰা ছয় বছৰত সদস্য ভৰ্তি অভিযান অনুষ্ঠিত হয়। আজিৰ পৰা অহা 10 নৱেম্বৰলৈকে বিভিন্ন পৰ্যায়ত এই অভিযান চলোৱা হ'ব। সদস্য ভৰ্তি অভিযানৰ প্ৰথম পৰ্যায় অহা 25 ছেপ্টেম্বৰত সামৰণি পৰিব। জনসাধাৰণে মিছড কল অথবা দলৰ ৱেবছাইট আৰু অন্যান্য ডিজিটেল মঞ্চৰ জৰিয়তে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। ইপিনে অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাইলৈ দলৰ সদস্য পদ গ্ৰহণ কৰি সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিব। বৰ্তমান অসমত বিজেপিৰ 40 লাখ সদস্যই পদ নৱীকৰণ কৰিব লাগিব। ৰাজ্যিক বিজেপিয়ে এইবাৰ অতি কমেও ৰাজ্যত 65ৰ পৰা 70 লাখ সদস্য ভৰ্তি কৰাৰ লক্ষ্য স্থিৰ কৰিছে। কৰিমগঞ্জ আৰক্ষীয়ে কালি নিশা জিলাখনৰ অসম ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথৰ জালালপুৰৰ কান্দিগ্ৰাম অঞ্চলত অভিযান চলাই এখন গাড়ীৰ পৰা 1 লাখ ইয়াবা টেবলেট জব্দ কৰে। নিচাযুক্ত টেবলেটখিনি কঢ়িয়াই অনা 3 জন লোককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। উদ্ধাৰ কৰা ইয়াবা টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় 30 কোটি টকা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। মহাপুৰত কালি উগ্ৰপন্থীৰ আক্ৰমণত দুগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন 9 গৰাকী লোক আহত হয়। ৰাজ্যখনৰ পশ্চিম ইম্ফল জিলাত সংঘটিত এই ঘটনাত উগ্ৰপন্থীয়ে বন্দুক আৰু বোমাৰে আক্ৰমণ কৰিছিল। পেৰিছ পেৰালিম্পিকত চতুৰ্থ দিনটোত ভাৰতীয় খেলুৱৈ নিশাত কুমাৰে পুৰুষৰ হাই জাম্প T47 শিতানত ৰূপৰ পদক লাভ কৰাৰ পাছত ভাৰতৰ মুঠ পদকৰ সংখ্যা 7লৈ বৃদ্ধি পাইছে। ভাৰতে এই পৰ্যন্ত 1 সোণ, 2 ৰূপ আৰু 4টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। কালি মহিলাৰ 200 মিটাৰ T35 শিতানত প্ৰীতি পালে তৃতীয় স্থান দখল কৰি দ্বিতীয়টো ব্ৰঞ্জৰ পদক লাভ কৰে। খেলখনত চীনৰ ঝোল জিয়া আৰু গু কিয়ান কিয়ানে সোণ আৰু ৰূপৰ পদক লাভ কৰে। মহিলাৰ বেডমিণ্টনৰ পেৰাছ ৰাটলাৰ থুলাচিমাথি মৰুগেছানে মনীষা ৰামাদাসক পৰাস্ত কৰি মহিলাৰ একক SU5 শিতানৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে আজি চীনৰ কিউ জিয়া ইয়াঙৰ মুখামুখি হ'ব। আনহাতে ব্ৰঞ্জৰ পদকৰ বাবে হ'বলগীয়া প্ৰতিযোগিতাত ডেনমাৰ্কৰ কেথ্ৰিন ৰজেনগ্ৰেন মানুষৰ মুখামুখি হ'ব। পুৰুষৰ একক SL3 ছেমি ফাইনেলত ভাৰতীয় শ্বাটলাৰ নীতিশ কুমাৰে জাপানৰ বেইচুকে ফুজিহাৰা পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ফাইনেলত ভাৰতীয় খেলুৱৈগৰাকীয়ে ব্ৰিটেইনৰ বেথেল ডেনিয়েলৰ মুখামুখি হ'ব। ইফালে শ্ৰীকান্ত কদমক 21-17, 21-12 ছেটত পৰাস্ত কৰি সুহাস জঠিৰাজে SL4 শিতানৰ ফাইনেলত প্ৰৱেশ কৰিছে। ফাইনেলত জঠিৰাজে টকিঅ' পেৰালিম্পিকৰ স্বৰ্ণ পদক বিজয়ী মুকাশ মাজুৰৰ বিৰুদ্ধে আৰু ব্ৰঞ্জৰ পদকৰ বাবে শ্ৰীকান্তে ইণ্ডোনেছিয়াৰ ফ্ৰেডি ছেটিৱানৰ বিৰুদ্ধে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব। টেবুল টেনিছত ভৱিনাবেন পেটেলে মেক্সিকৰ মাৰ্থা ভাৰ্ডিনক পৰাস্ত কৰি WS4 শিতানৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত বাতৰিসমূহৰ চমু অৱলোকন। আগবঢ়াইছে দিশা শৰ্মাই।
এজাক মুখলধাৰ বৰষুণত গুৱাহাটী মহানগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত কালি কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ ফলত জনসাধাৰণৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। এই বাতৰিটো গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় প্ৰতিখন বাতৰি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰাৰ লগতে দৈনিক অসম কাকতে মেঘালয়ত বৰষুণৰ পৰিমাণ কম যদিও আকৌ বানত বুৰিল স্মাৰ্ট চিটি গুৱাহাটী শিৰোনামেৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে এই বাতৰিটোক মহানগৰীত কৃত্ৰিম বানৰ ভয়ংকৰ ৰূপ বিপৰ্যস্ত জনজীৱন শিৰোনামেৰে প্ৰকাশ কৰিছে। শিৱসাগৰত অক্টোবৰ মাহত 1 লাখ খিলঞ্জীয়া লোকক লৈ গণসমাৱেশ অনুষ্ঠিত হ'ব। এই বাতৰিক অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দেওবাৰৰ পৰা ৰাজ্যত গাখীৰ আৰু ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি পোৱাৰ বিপৰীতে বিলাতী সুৰাৰ মূল্য হ্ৰাস পালে। এই বাতৰিটোক আমাৰ অসম কাকতে গাখীৰৰ মূল্য 3 টকা বৃদ্ধি, সুৰাৰ 30% হ্ৰাস শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অত্যাধিক দাম বৃদ্ধি সম্পৰ্কীয় এটা বাতৰিক দৈনিক অগ্ৰদূত কাকতে বিক্ৰী হ্ৰাস হৈছে চেম্পু চাবোন নুডলছৰ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। খাদ্যবস্তুৰ দাম বৃদ্ধিৰ বাবে মানুহে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ৰহে অভ্যাস গঢ়ি তুলিছে বুলি বাতৰিটোত উল্লেখ কৰা হৈছে। শীঘ্ৰে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ এটা কাৰ্যালয় স্থাপন কৰা হ'ব। এতিয়াৰে পৰা মুখ্যমন্ত্ৰীজনে প্ৰতিমাহে কমেও 4 দিন এই কাৰ্যালয়ত উপস্থিত থাকি উজনি আৰু উত্তৰ অসমৰ জনসাধাৰণৰ উন্নয়নৰ বাবে কাম কৰিব। এই বাতৰিটোক দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজি 23,956 উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক নিয়মীয়া পদৰ নিযুক্তি পত্ৰ প্ৰদান। ৰাষ্ট্ৰীয় পোষণ মাহৰ সৈতে সংগতি ৰাখি 30 ছেপ্টেম্বৰলৈ ৰাজ্যত ৰূপায়ণ হ'বলগীয়া পোষণ মাহৰ কাৰ্যসূচী আজি মৰিগাঁৱত মন্ত্ৰী অজন্তা নাৰ্গৰ আনুষ্ঠানিকভাৱে মুকলি। বানত ক্ষতিগ্ৰস্ত 6 লাখ লোকক সাহায্য প্ৰদানৰ বাবে জিলা আয়ুক্ত আৰু অন্যান্য বিষয়ৰ মুখ্যমন্ত্ৰীৰ বৈঠক আৰু পেৰিছ পেৰালিম্পিকত ভাৰতৰ পদকৰ সংখ্যা 7লৈ বৃদ্ধি। আজি পঞ্চমীটাও কেইবাটাও শিতানত যুঁজ অব্যাহত।